লেবিয়া পুস্তক 27 অধ্যায়। সংকল্প কৰা বস্তুৰ আদিৰ বিষয়ৰ বিধি। আৰু এইদৰে যিহুৱাই মুচিক কৈছিল আৰু ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, তোমাৰ নিৰূপিত মূল্য অনুসাৰে যদি কোনোৱে যিহুৱাৰ উদ্দেশ্যে মানুহে দিয়া সংকল্প সিদ্ধ কৰিব খোজে, তলত উল্লেখ কৰা মূল্যৰ ব্যৱহাৰ কৰা। তেতিয়া 20 বছৰতকৈ অধিক আৰু 60 বছৰতকৈ কম বয়সৰ হোৱা পুৰুষৰ কাৰণে হ'লে পবিত্ৰ স্থানৰ চেকল অনুসাৰে তোমাৰ নিৰূপিত মূল্য 50 চেকল ৰূপ হ'ব, কিন্তু স্ত্ৰীৰ বাবে হ'লে তোমাৰ নিৰূপিত মূল্য 30 চেকল হ'ব। আৰু যদি 5 বছৰতকৈ অধিক আৰু 20 বছৰতকৈ কম বয়সীয়া হয়, তেন্তে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য 20 চেকল হ'ব আৰু স্ত্ৰীৰ বাবে 10 চেকল হ'ব। আৰু যদি এমাহতকৈ অধিক আৰু 5 বছৰতকৈ কম বয়সীয়া হয়, তেন্তে ল'ৰাৰ বাবে তোমাৰ নিৰূপিত মূল্য 5 চেকল হ'ব আৰু ছোৱালীৰ বাবে 3 চেকল ৰূপ হ'ব। আৰু যদি 60 বছৰ ও তাতকৈ অধিক বয়সীয়া হয়, তেনেহ'লে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য 15 চেকল আৰু স্ত্ৰীৰ বাবে 10 চেকল ৰূপ হ'ব। কিন্তু যদি লোকজন দুখীয়া হয় আৰু তুমি নিৰূপণ কৰা মূল্য তেওঁ দিবলৈ যদি অক্ষম হয়, তেন্তে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। সংকল্প কৰা লোকজনৰ সমৰ্থ অনুসাৰে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। আৰু যদি যিহুৱাৰ উদ্দেশ্যে কোনো পশু উৎসৰ্গ কৰিবলৈ খোজে আৰু সেই পশু যদি যিহুৱাৰ দৃষ্টিত গ্ৰহণযোগ্য হয়, তেন্তে সেই পশু সম্পূৰ্ণৰূপে তেওঁ হ'ব। তেওঁ তাৰ অন্যথা বা সলনি নকৰিব, বেয়াৰ সলনি ভাল বা ভালৰ সলনি বেয়া নিদিব। যদি তেওঁ কোনো ৰূপে পশুৰ সলনি কৰে, তেন্তে সেইটো আৰু তাৰ সলনি দিয়াটো পবিত্ৰ হ'ব। আৰু যিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব নোৱাৰা কোনো অসুচি পশু যদি হয়, তেন্তে তেওঁ সেই পশু পুৰোহিতৰ ওচৰলৈ আনিব। সেই পশুৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে বজাৰ দৰ ৰূপে মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ'ব। গৰাকীয়ে যদি কোনোৰূপে তাক মুকলি কৰিব খোজে, তেন্তে তেওঁ তোমাৰ নিৰূপিত মূল্যৰ 5 ভাগৰ 1 ভাগ বেছিকৈ দিব। আৰু যদি কোনো লোকে তেওঁৰ ঘৰ যিহুৱাৰ উদ্দেশ্যে পবিত্ৰ হ'বলৈ ইচ্ছা কৰে, তেন্তে সেই ঘৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ'ব। আৰু গৰাকীয়ে তেওঁ পবিত্ৰ কৰা ঘৰ যদি মোকলাব খোজে, তেন্তে তেওঁ নিৰূপিত মূল্যৰ 5 ভাগৰ 1 ভাগ বেছিকৈ দিব, আৰু তেতিয়া সেই ঘৰ তেওঁ হ'ব। আৰু যদি কোনোৱে নিজৰ আধিপত্য মাটি কোনো 1 ভাগ যিহুৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব খোজে, তেন্তে তাত হিচা কঠীয়া অনুসাৰে তোমাৰ নিৰূপিত মূল্য হ'ব। 1 হোমৰ জপ সিঁচিব পৰা মাটিৰ মূল্য 50 চেকল ৰূপ হ'ব। যদি তেওঁ জুৱেল বছৰ যোৱা মাত্ৰকে নিজৰ সেই দুখৰ মাটি পবিত্ৰ কৰে, তেন্তে তোমাৰ নিৰূপিত মূল্য অনুসাৰে সেয়ে স্থিৰ হ'ব। আৰু যদি তেওঁ জুৱেল বছৰৰ কিছু কালৰ পাছত নিজৰ মাটি পবিত্ৰ কৰে, তেন্তে পুৰোহিতে জুৱেল বছৰলৈকে বাকী থকা বছৰৰ সংখ্যা অনুসাৰে তালৈ হিচাপ কৰিব আৰু নিৰূপিত মূল্য কম কৰা হ'ব। আৰু যদি সেই মাটি পবিত্ৰ কৰাজনে কোনোৰূপে তাক মুকলি কৰিব খোজে, তেন্তে তেওঁ নিৰূপিত মূল্যৰ 5 ভাগৰ 1 ভাগ বেছিকৈ দিব, তাতে সেয়ে তেওঁৰ নিজৰ হ'ব। কিন্তু যদি তেওঁ সেই মাটি মুকলি নকৰে বা যদি আন কোনোজনক বেচি দিয়ে, তেন্তে তাক আৰু মুকলোৱা নাযাব। কিন্তু সেই মাটি জুৱেল বছৰত মুকলি হৈ বৰ্জিত কৰি দিয়া মাটিৰ নিচিনাকৈ যিহুৱাৰ উদ্দেশ্যে পবিত্ৰ হ'ব, আৰু তাত পুৰোহিতৰহে অধিকাৰ থাকিব। আৰু যদি কোনোৱে নিজৰ পৈতৃক ভূমিৰ বাহিৰে নিজে কিনি লোৱা মাটি এডোখৰ যিহুৱাৰ উদ্দেশ্যে পবিত্ৰ কৰে, তেন্তে জুৱেল বছৰলৈকে তুমি নিৰূপণ কৰা মূল্য পুৰোহিতে তাক হিচাপ কৰা দিব। তেওঁ সেইদিনাই জিহুৱাৰ উদ্দেশ্যে পবিত্ৰ হোৱা বস্তুৰূপে তোমাৰ নিৰূপিত মূল্য দিব। সেই মাটি যাৰ পৰা কিনা হৈছিল, তেওঁ সেই মাটিৰ যাৰ স্বত্ব আছিল, তেওঁৱেই জুৱেল বছৰ তাক পুনৰাই পাব। আৰু তুমি নিৰূপণ কৰা আটাই মূল্য পবিত্ৰ স্থান চেকল অনুসাৰে হ'ব। 20 গেৰাই 1 চেকল হয়। তথাপি প্ৰথমে জগা বুলি যি পশু জিহুৱাৰ, পশুবোৰৰ মাজত সেই প্ৰথমে জগা পশু কোনেও পবিত্ৰ কৰিব নোৱাৰিব। গৰু, মেৰ বা ছাগলী হওক, সেয়ে জিহুৱাৰেই। যদি সেই পশু অসুচি পশু হয়, তেন্তে উৎসৰ্গ কৰাজনে নিৰূপিত মূল্যৰ 5/5 এভাগ বেছিকৈ দি তাক মোকলাব পাৰে। মোকলোৱা নহ'লে নিৰূপণ কৰা মূল্যত তাক বেচা যাব। তথাপি মানুহ বা পশু হওক বা নিজ আধিপত্যৰ মাটিয়ে হওক, যিকোনো মানুহে নিজৰ সৰ্বস্বৰ পৰা জিহুৱাৰ উদ্দেশ্যে বৰ্জিত কৰি দিয়ে, সেই বৰ্জিত বস্তু বেচা মোকলোৱা নাযাব। প্ৰত্যেক বৰ্জিত বস্তু জিহুৱাৰ উদ্দেশ্যে পবিত্ৰ। মানুহৰ মাজত যাক বৰ্জিত কৰি দিয়া হয়, সেই বৰ্জিত লোকক মোকলোৱা নাযাব, নিশ্চয় তেওঁক বধ কৰা হ'ব। আৰু ভূমিৰ শস্য বা গছৰ গুটিয়ে হওক, ভূমিৰ উৎপন্ন সকলো বস্তুৰ 1/10 জিহুৱাৰ হ'ব, সেয়ে জিহুৱাৰ উদ্দেশ্যে পবিত্ৰ। আৰু যদি কোনোৱেই নিজৰ 1/10 কিছু মোকলাব খোজে, তেন্তে তেওঁ তাৰ 5/5 এভাগ বেছিকৈ দিব। আৰু গৰু বা মেৰ বা ছাগলীৰ জাকৰ আটাই 1/10, লাখুৰটিৰ তলেদি যোৱাসকলৰ 1/10 জিহুৱাৰ উদ্দেশ্যে পবিত্ৰ হ'ব। তাৰ ভাল বেয়া বিচাৰ নকৰিব আৰু তাক নহলাব। কিন্তু যদি তেওঁ কোনো প্ৰকাৰে তাক সলায়, তেন্তে সেইটো আৰু সলনি দিয়াটো দুয়োটাও পবিত্ৰ হ'ব, তাক মোকলোৱা নাযাব। এইবোৰ আজ্ঞাই ইজৰাইলৰ সন্তানসকলৰ বাবে, জিহুৱাই চিনয় পৰ্বতত মুচিক দিছিল।